এই আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসম বিধানসভাত কালি 1983 চনৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাৱে গঠন হোৱা মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰা হয়। তিৱাৰী আয়োগৰ প্ৰতিবেদন অনুসৰি বৰ্তমানৰ মৰিগাঁও জিলা তথা তেতিয়াৰ অবিভক্ত নগাঁও জিলাৰ নেলিৰ বিভিন্ন অঞ্চলত 2000ৰো অধিক লোকৰ প্ৰাণহানি হোৱাৰ ঘটনা সাম্প্ৰদায়িক আখ্যা দিব নোৱাৰি বুলি প্ৰকাশ কৰা হৈছে। 1983 চনৰ নিৰ্বাচনটো স্পৰ্শকাতৰ হিচাপে আয়োগে অভিহিত কৰিছে যদিও হিংসাত্মক ঘটনাসমূহৰ বাবে নিৰ্বাচনটোক জগৰীয়া কৰিব নোৱাৰি বুলি প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। সুদীৰ্ঘ সময়জুৰি ৰাজ্যখনত হোৱা অবৈধ প্ৰব্ৰজন, জনগাঁথনিৰ পৰিৱৰ্তন, বিদেশী বহিষ্কাৰৰ দাবীয়ে অব্যাহত থকা দশকজোৰা আন্দোলন আদিকে ধৰি কেইবাটাও কাৰণে এনেধৰণৰ হিংসাত্মক ঘটনাত প্ৰভাৱ পেলাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। শীৰ্ষ প্ৰশাসনিক বিষয়া, স্থানীয় নেতা, সমাজকৰ্মী, আৰক্ষী, সাংবাদিককে ধৰি 250ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণৰ লগতে ঘটনা সংঘটিত বিভিন্ন স্থান ভ্ৰমণ কৰি আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনত এই ঘটনাসমূহক সাম্প্ৰদায়িক বুলি কোৱাটো উচিত নহয় বুলি উল্লেখ কৰা হৈছে। আয়োগে প্ৰতিবেদনত ডিব্ৰুগড়, অবিভক্ত গোৱালপাৰা, কামৰূপ, দৰং, লখিমপুৰ, নগাঁও আৰু কাৰ্বি আংলং জিলাত সংঘটিত হিংসাত্মক ঘটনাসমূহৰ তথ্য আৰু ইয়াত প্ৰাণহানিৰ সংখ্যাও প্ৰতিবেদনত সন্নিৱিষ্ট কৰিছে। এই অনুসৰি 1983 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল পৰ্যন্ত সংঘটিত 8019টা হিংসাত্মক ঘটনাত দলীয় সংঘৰ্ষত 2072গৰাকী আৰু আৰক্ষীৰ গুলীত 235গৰাকী লোক নিহত হৈছিল। উল্লেখযোগ্য যে কালি বিধানসভাত দাখিল কৰা এই প্ৰতিবেদনখন 1987চনৰ 31 মাৰ্চত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিধানসভাত দাখিল কৰিছিল যদিও ৰাজহুৱা কৰা হোৱা নাছিল। ইপিনে কালি বিধানসভাত মুখ্যমন্ত্ৰীয়ে দাখিল কৰা মেহতা আয়োগৰ প্ৰতিবেদন অনুসৰি 1983 চনৰ 18 ফেব্ৰুৱাৰীত তেতিয়া নগাঁও জিলাৰ নেলিত সংঘটিত গণহত্যা একাংশ পমুৱা মুছলমানে পূৰ্বে কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে সংঘটিত হৈছিল বুলি কোৱা হৈছে। উল্লেখযোগ্য যে 1983 চনৰ নিৰ্বাচনৰ আগে পিছে ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৱলীৰ সন্দৰ্ভত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সংগঠনে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ টি ইউ মেহতাৰ অধ্যক্ষতাত এই আয়োগ গঠন কৰিছিল। দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুযায়ী অসমত আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ অংশ হিচাপে শিৱসাগৰ জিলাতো এই প্ৰক্ৰিয়া অব্যাহত আছে। জিলাখনত 22 নৱেম্বৰত আৰম্ভ কৰা সংশোধনীৰ প্ৰক্ৰিয়া সফল কৰি তুলিবলৈ নিয়োগ কৰা 715গৰাকী বি এল অ'য়ে শিৱসাগৰ, ডিমৌ আৰু নাজিৰা বিধানসভাৰ প্ৰায় 6 লাখ ভোটাৰৰ ঘৰে ঘৰে গৈ তথ্যৰ সত্যাসত্য নিৰূপণৰ কামত তৎপৰ হৈছে। এই সন্দৰ্ভত শিৱসাগৰৰ নিৰ্বাচনী বিষয়া অদিতি নেওগে এইদৰে কয়।
আমাৰ শিৱসাগৰ জিলাত সমগ্ৰ অসমৰ লগতে আমাৰ 17 নৱেম্বৰ তাৰিখে আমাৰ ECI নটিফিকেশ্যন এখন আহিলে য'ত আমাৰ স্পেচিয়েল ৰিভিজন অফ অটো ইলেকট্ৰেল ৰুল, আমাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া 1 জানুৱাৰী 2026 তাৰিখক বৃত্তি তাৰিখ লৈ হিচাপে লৈ আৰম্ভ কৰা হৈছে। তাৰ আমাৰ কেইবাটাও বহুমূলীয়া ডেটছ আছে, যেনেকে আমাৰ একচুৱেল ৰিভিজন আৰম্ভ হ'ব আমাৰ খচৰা তালিকা প্ৰকাশ হোৱা দিনৰ পৰা, যোনটো আমাৰ 27 ডিচেম্বৰ 2025 চনত হ'ব। তাৰ আগত আমাৰ বি এল অ' সকলে প্ৰি ৰিভিজন এক্টিভিটি হিচাপে আমাৰ হাউচ টু হাউচ চাৰ্ভে, যোনটো আমি জৰীপ প্ৰক্ৰিয়া বুলিও ক'ব পাৰোঁ।
সমগ্ৰ শিক্ষাৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া নগৰ শিক্ষাখণ্ডৰ উদ্যোগত কালি বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ এখন খণ্ডভিত্তিক প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত 24খন বিদ্যালয়ৰ শিক্ষকসকলে অংশ লয়। বুনিয়াদী স্তৰৰ শিশুসকলৰ শিক্ষণ আৰু শিকণ প্ৰণালীৰ কৌশল সলাই আনন্দদায়ক পৰিৱেশৰ মাজেৰে শিক্ষাৰ জ্ঞান বিলোৱাটো সুনিশ্চিত কৰিবলৈ শিক্ষকসকলৰ মাজত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিনিচুকীয়া জিলাত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে জিলা আয়ুক্ত স্বপ্নিল পালৰ সভাপতিত্বত কালি তিনিচুকীয়া জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত ঘটনা সন্দৰ্ভত ল'বলগীয়া ভৱিষ্যতৰ সাৱধানতাক লৈও আলোচনা কৰা হয়। এই সভাত প্ৰশাসনৰ লগতে লোক নিৰ্মাণ তথা পৰিবহণ বিভাগৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত কালি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত শাসক পক্ষই সমৰ্থন জনায়। এই বিষয়টো লৈ সদনত দীঘলীয়া সময়জুৰি আলোচনা চলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি সদনৰ মজিয়াত প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।